এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ মাজত আছে। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়ালৈ 35খন জিলাৰ 116গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। 23 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। মনোনয়ন দাখিলৰ মাজত মাথো দুটা দিন থকা অৱস্থাত কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ। তৃণমূল কংগ্ৰেছৰো 17টা সমষ্টি সন্নিৱিষ্ট কৰি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। অনুপ্ৰৱেশৰ সৈতে যুঁজাৰ কোনো সহজ উপায় নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যজুৰি আজি উলহ মালহেৰে ঈদ উল ফিতৰ পালন। আৰু অৰ্লেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি অসম কন্যা ঈশা ৰাণী বৰুৱা থাইলেণ্ডৰ পিটছামন অপাত নিকুটৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কালি বিজেপিকে ধৰি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ বি পি এল, বি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ পৰা আটাইকেইখন জিলাৰ কেইবাটাও সমষ্টিত কালি 109গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। এতিয়ালৈকে 116গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী হিচাপে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ লগতে জাগীৰোড সমষ্টিৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰিকাই মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ বাবে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত, ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বাবে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। নাজিৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁয়েও কালি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। আনহাতে কালিৰ দিনটোতেই ৰাজ্যৰ দলৰ জ্ঞানশ্ৰী বৰাই মৰিয়নী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিপুল গগৈ, নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰণতি ফুকন, দুলিয়াজান বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ, চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ, ডিব্ৰুগড় সদৰ সমষ্টিৰ বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী মৈনাক পাত্ৰয়ো কালিৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ 7গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘল, বৰচলাৰ বিজেপি প্ৰাৰ্থী ঋতুবৰণ শৰ্মা, ৰঙাপাৰাৰ কৃষ্ণকমল তাঁতী, নদৱাৰৰ বিজেপি প্ৰাৰ্থী পদ্মা হাজৰিকা, বৰচলাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰা, এছ'চিয়াৰ চম্পা কুৰ্মী আৰু তেজপুৰৰ এছ'চিয়াৰ প্ৰাৰ্থী নয়নমণি চৌধুৰীও মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে অহা 23 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে কালি নিশা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত এই তালিকা অনুসৰি জালুকবাৰী সমষ্টিত বিদিশা নেওগ, টংলাত ৰোহিত পাৰিগা, বিশ্বনাথত জয়ন্ত বৰা, নাওবৈচা ডঃ জয়প্ৰকাশ দাস, মাহমৰাত জ্ঞানদীপ মোহন, তিতাবৰত প্ৰাণ কুৰ্মী আৰু হাইলাকান্দি সমষ্টিত ৰাহুল ৰয়ক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। একেখন তালিকাতে কংগ্ৰেছে 11টা সমষ্টিক বিৰোধী ঐক্যৰ সহযোগী ৰাইজৰ দলক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিছে। ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া সমষ্টিকেইটা হৈছে মানস, দলগাঁও, ঢিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, শিৱসাগৰ, মৰিয়নী আৰু বোকাখাট। আনহাতে ৰাইজৰ দলে কালি শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে অখিল গগৈৰ নাম উল্লেখ কৰি এখন এজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছেও কালি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। 17জনীয়া প্ৰাৰ্থী তালিকা অনুসৰি বাসংগ্ৰী সমষ্টিত উদাংশ্ৰী নাৰ্জাৰী, বিলাসীপাৰাত মমিনুৰ ইছলাম, জলেশ্বৰত আৰিফ আখতাৰ আহমেদ, অভয়পুৰীত কৌশিক ৰঞ্জন দাস, বজালীত কল্যাণী কলিতা, চমৰীয়াত দুলু আহমেদ, বকো ছয়গাঁৱত ভোগলাল ৰাভা, পলাশবাৰীত বিকাশ নাথ যোগী, বৰক্ষেত্ৰীত আমিৰুল ইছলাম, গোৰেশ্বৰত ৰঞ্জন চৌহান, মঙলদৈৰ হৰেকৃষ্ণ ডেকা, ধেমাজিত নৰেন্দ্ৰ কুমাৰ পাও, ডিগবৈত জিতেন নাগ, মাকুমত দিলীপ মৰাণ, উদাৰবন্দত তপন দাস, কাটিগড়াত ফজলুৰ ৰহমান লস্কৰ আৰু সোণাইত শ্বাহজাহান লস্কৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। অনুপ্ৰৱেশৰ সৈতে যুঁজাৰ কোনো সহজ উপায় নাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে অনুপ্ৰৱেশৰ বিৰুদ্ধে সবলভাৱে যুঁজ দিব লাগিব, অন্যথা অনুপ্ৰৱেশৰ ওচৰত আত্মসমৰ্পণৰ গত্যন্তৰ নাথাকিব। সেয়ে অসমবাসীয়ে এই যুঁজত জয়ী হবই লাগিব।
কোই ইসকা পেনিসিলিন অর কোই অ্যান্টিবায়োটিক নেই, ডে টু ডে আপ সুবে কো সো সো শাম কো কর, মতলব জব এক বহুত বড়া অঙ্ক আ জাতে হ্যায়, ডেমোগ্রাফি কা বহুত বড়া চেঞ্জ হো জাতে হ্যায়। আজ হামারা আসাম মে হিন্দু কা সংখ্যা 60 হ্যায়, पर मुस्लिम का संख्या 36% लेकिन जब देश का स्वाधीनता एट द टाइम ऑफ इंडिपेंडेंस ये डेमोग्राफी नहीं था तो डेमोग्राफी चेंज हो चुका है लोग अंदर घुस गए हैं इतना लोगों को बाहर करना संभव नहीं है कौन आपको 1 करोड़ लोगों को कौन लेने जा रहा है कोई नहीं लेगा तो इसीलिए आप लड़ते रहो कोई दवाई बोलने से एक ही दवा है सरेंडर का या तो सरेंडर करो या तो लड़ते रहो दोनों ही दवाई है और कोई तीसरा दवाई नहीं है होने से तो आई वुड हैव बीन हैप्पी टू टेक इट
রাজ্যজুৰি আজি পবিত্ৰ ঈদ উল ফিতৰ উলহ মালহেৰে পালন কৰা হৈছে। মাহজোৰা উপবাসৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ঈদ উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত পবিত্ৰ নামাজৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ গাড়ীগাঁও ঈদগাহ ময়দান, জালুকবাৰী, মাছখোৱা, ইছলামপুৰ, হাতীগাঁও, চিজুবাৰী ঈদগাহ, পাঞ্জাবাৰী, দক্ষিণগাঁওকে ধৰি বিভিন্ন ঈদগাহ মছজিদসমূহত নামাজৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। গোৱালপাৰা জিলাৰো বিভিন্ন স্থানত পুৱাৰে পৰা ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হৈছে। শিলচৰ চহৰৰ মূল ঈদগাহ ঈদখোলা ঈদগাহতো সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। ঈদক লৈ চহৰখনত বিৰাজ কৰা পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা আশী ৰাণী দাস।
আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে কাছাৰ জিলাৰ ঈদগাহ ময়দান মছজিদসমূহ সাজি উঠিছে। শিলচৰ চহৰৰ মূল ঈদগাহ ঈদখোলা ঈদগাহত সমূহীয়া নামাজ আৰম্ভ হৈছে। তাত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিছে। এইবাৰ ঈদৰ নামাজৰ নেতৃত্ব দি আছে শিলচৰ বৰ মছজিদৰ মুখ্য ইমাম মৌলানা সাব্বিৰ আহমেদ লস্কৰে। একে সময়তে জিলাখনৰ আন ঈদগাহসমূহতো চলি আছে ঈদৰ নামাজ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশবাসীলৈ ঈদ উল ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে উৎসৱে আত্মনিয়ন্ত্ৰণ, সেৱা আৰু দৰিদ্ৰ তথা অৱহেলিত লোকসকলৰ প্ৰতি সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰে। এই উৎসৱে প্ৰেম, ভাতৃত্ব আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীলৈ ঈদ উল ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও ঈদ উল ফিতৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই এই পবিত্ৰ উৎসৱে সকলোৰে বাবে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইউ পি পি এল ত্যাগ কৰি কালি কোকৰাঝাৰত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই আনুষ্ঠানিকভাৱে বি পি এফত যোগদান কৰে। বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱেও ইউ পি পি এল ত্যাগ কৰি বি পি এফত যোগদান কৰে। উল্লেখযোগ্য যে ইউ পি পি এলৰ বিধায়ক ভূপেন বড়ো আৰু প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক এইবাৰ দলটোৱে প্ৰাৰ্থিত্ব দিয়া নাই। ইপিনে মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব দাবীদাৰ অসম গণ পৰিষদৰ নেতা তথা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দলীয় প্ৰাৰ্থিত্ব নাপাই সকলো বিষয়বাব ত্যাগ কৰি অগপসভাপতি অতুল বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সাধাৰণ পৰ্যবেক্ষকদ্বয় হিমশেখৰ গুপ্তা আৰু প্ৰদীপ কৃষ্ণাৰাও ডাংগেই কালি মহানগৰীৰ বেটকুচিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। দুয়োগৰাকী পৰ্যবেক্ষকৰ সৈতে আৰক্ষী পৰ্যবেক্ষক আছলাম খান আৰু ব্যয় পৰ্যবেক্ষকদ্বয় ৰত্নপ্ৰকাশ আৰু ৰজত সেনো উপস্থিত থাকে। নিৰ্বাচনৰ সময়ত ব্যৱহাৰ হ'বলগীয়া ষ্ট্ৰং ৰুমকে ধৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ যাৱতীয় দিশসমূহ পৰ্যবেক্ষকগৰাকীয়ে পৰ্যালোচনা কৰে। এই পৰিদৰ্শনকালত কামৰূপ মহানগৰৰ জিলা নিৰ্বাচনী বিষয়া স্বপ্নিল পাল উপস্থিত থাকে। নিৰ্বাচন আয়োগে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দৰং নিৰ্বাচনী জিলাৰ অধীনৰ সকলো কাৰ্যালয়ৰ মুৰববী, পি এছ ইউ, বেংক কৰ্তৃপক্ষক নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত দেওবাৰ আৰু ঘোষিত ছুটিৰ দিনতো কাৰ্যালয় খোলা ৰাখিবলৈ দৰং জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আয়ুষ জৈনে জাৰি কৰা এই নিৰ্দেশনা দেশৰ নিৰ্বাচন আয়োগৰ সামগ্ৰী তত্বাৱধান, দিশ নিৰ্দেশ আৰু নিয়ন্ত্ৰণৰ অধীনত বলবৎ কৰা হৈছে। তিয়ক আৰু যোৰহাট বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শিল্পা প্ৰভাকৰ সতীশে কালি তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্বাচনী প্ৰস্তুতিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত পৰ্যবেক্ষকগৰাকীয়ে ভোটদাতাসকলৰ সুবিধাৰ্থে ভোটকেন্দ্ৰসমূহত থকা মৌলিক সা সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু অন্যান্য প্ৰয়োজনীয় দিশসমূহ পৰ্যবেক্ষণ কৰে। ইয়াৰ লগতে বিধানসভা সমষ্টি দুটাৰ বাবে নিয়োজিত ব্যয় পৰ্যবেক্ষক জ্যোতি কিৰাণেও কালি সমষ্টি দুটাৰ অন্তৰ্গত ষ্টেটিক ছাৰ্ভিলেন্স গোট থকা স্থানসমূহ পৰিদৰ্শন কৰি কাম কাজৰ পৰ্যবেক্ষণ কৰে। লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ত কালি নিৰ্বাচনী সজাগতা সন্দৰ্ভত বিশেষ অভিযান চলোৱা হয়। এই অভিযানৰ অধীনত সমাগত বিধানসভা নিৰ্বাচনৰ জনসাধাৰণৰ অধিক অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে তেওঁলোকক সজাগ কৰাৰ দিশত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসম বিধানসভা নিৰ্বাচন 2026 শীৰ্ষক এটা আলোচনাৰ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটি আগবঢ়াব অৰূপ কুমাৰ শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাক ভাৰতীয় বক্সিং ফেডাৰেশ্যন বি এফ আইৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। কালি নতুন দিল্লীত বি এফ আইৰ সভাপতি অজয় সিঙে তেওঁক নিযুক্তি দিয়ে। কলিতা এতিয়াৰে পৰা বক্সিং আৰু বি এফ আইৰ সভাপতিৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। ফ্ৰান্সত চলি থকা অৰ্লিন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ এখন ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতত তানভি শৰ্মা জাপানৰ নোজোমি অকুহাৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তানভিয়ে জাপানৰ নাটচুকি নিদাইৰাক 21-14 গেমত পৰাস্ত কৰে। আন এখন ছেমি ফাইনেলত আজি বিয়লি 5 বজাত অসম কন্যা ঈশাৰাণী বৰুৱাই থাইলেণ্ডৰ পিটছামন অপাতনিপুথৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত ঈশাৰাণীয়ে মালবিকা ৱানচুৰক 21-15 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছিল। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা মুখ্য বাতৰিৰ চকু ফুৰাওঁ অংকুৰজ্যোতি শৰ্মাৰ সৈতে।
সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সমষ্টিত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰা পৰ্ব অব্যাহত আছে। এই সন্দৰ্ভত গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। 24 মাৰ্চত অসম চৰকাৰে পুনৰ 500 কোটি টকা ঋণ ল'ব। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৰষুণে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্ধৃতিৰে দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইৰাণ যুদ্ধৰ পৰিণতিত ভাৰতকে ধৰি বিশ্বৰ বহু অংশ ইণ্টাৰনেট বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ পাইছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰিমিয়াম পেট্ৰলৰ মূল্য 2 টকাকৈ বৃদ্ধি হৈছে। এই বাতৰিটো প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পত্নীৰ সৈতে বিগত 5 বছৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যৌথ সম্পত্তি 35.16 কোটি টকালৈ বৃদ্ধি হৈছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জ্যেষ্ঠ অগ্ৰপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দলৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছে। এই বাতৰিটো দৈনিক অসম আৰু দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ।
ধন্যবাদ অংকুৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 18 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননি দিছে। এই সময়ছোৱাত অসম অৰুণাচল আৰু মেঘালয়ৰ কিছু কিছু অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আমাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়ালৈ 35খন জিলাৰ 116গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। 23 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। মনোনয়ন দাখিলৰ বাবে মাজত মাথো 2টা দিন থকা অৱস্থাত কংগ্ৰেছৰ 4ৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ। তৃণমূল কংগ্ৰেছৰো 17টা সমষ্টি সন্নিৱিষ্ট কৰি 1ম প্ৰাৰ্থী তালিকা প্ৰকাশ। অনুপ্ৰৱেশৰ সৈতে যুঁজাৰ কোনো সহজ উপায় নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যজুৰি আজি উলহ মালহেৰে ঈদ উল ফিতৰ পালন। আৰু অৰেঞ্জ মাষ্টাৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি অসম কন্যা ঈশাৰাণী বৰুৱা থাইলেণ্ডৰ পিটছামন অপাতনিপুথৰ মুখামুখি। আজিৰ পুৱা আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।